এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা পাঁচগৰাকী প্ৰৱাসী অসমীয়াৰ এই পৰ্যন্ত এছ আই টিক ভাষ্য প্ৰদান, বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱনিৰ্বাচিত বাৰজন পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান, ৰাজ্য চৰকাৰৰ বিধানসভা সমষ্টিভিত্তিক মেগা স্বাস্থ্য শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তীত আজি সাহিত্যিকগৰাকীক সোঁৱৰণ, আৰু আই চি চি মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কালি বিশাখাপট্টনমত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়লাভ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা পাঁচগৰাকী প্ৰৱাসী অসমীয়াই এই পৰ্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য প্ৰদান কৰিছে। কালি দিনৰ ভাগত তিনিজন আৰু বিয়লিৰ ভাগত এজন প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জিঅ'লাংচাত নাৰ্জাৰী নামৰ লোক তিনিজনক এছ আই টিয়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। বিয়লি ভাস্কৰ জ্যোতি দত্ত নামৰ এগৰাকী ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াই এছ আই টিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য দিয়ে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা এঘাৰগৰাকী প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াজন এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে পৰৱৰ্তী দুদিনৰ ভিতৰত বাকী লোকসকলো হাজিৰ হ'বহি। ছিংগাপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে আৰু তেওঁলোকে বিচৰা তথ্য অসম আৰক্ষীয়ে যোগান ধৰিছে বুলি শ্ৰীগুপ্তাই জানিবলৈ দিয়ে। ইপিনে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনে তদন্তক নতুন গতি দিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
নতুন দিল্লীৰ চি এফ এল লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই ঘটনাটোৰ প্ৰতি চি আই ডিয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম। আমি এতিয়া বহুখিনি কনফিডেণ্ট হৈছোঁ যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম। এতিয়া আমি বহুত বেছি কনফিডেণ্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায় ন্যায়ালয়ে দিব, কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম।
ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্ৰভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্ৰযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালৰ সৈতে আলোচনা কৰে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰি কৰিছে। তদন্ত প্ৰক্ৰিয়া প্ৰয়োজনতকৈ বেছি খৰতকীয়া কৰিলে তদন্ত আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে আহান জনাইছে। এই ঘটনা সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ 13গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। এই ব্যক্তিসকলৰ ভিতৰত সাংবাদিক মনোজ কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা বুজাৰী, ডঃ হিতেশ বৰুৱা, সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু উদীয়মান গীতিকাৰ ৰাহুল গৌতম শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে ইয়াৰ কেইবাগৰাকী ব্যক্তিয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰা নাই আৰু বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই এই আলোচনাত অংশ নলয় বুলি স্পষ্ট কৰি দিছে। একেদৰে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়েও এই আমন্ত্ৰণ অস্বীকাৰ কৰিছে। অৱশ্যে সাংবাদিক অতনু ভূঞাই এই বৈঠকত উপস্থিত থাকিব বুলি প্ৰকাশ কৰিছে। বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱনিৰ্বাচিত বাৰজন পাৰিষদে শপতগ্ৰহণ কৰিব। আজি দিনৰ 11 বজাৰ পৰা বিটিচি বিধানসভা পৰিষদৰ সভাকক্ষত এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। কাৰ্যবাহী সদস্য হিচাপে শপত ল'বলগীয়া 12গৰাকী পাৰিষদৰ ভিতৰত 2গৰাকী মহিলাও আছে। কোকৰাঝাৰ জিলাৰ পৰা 5গৰাকী, চিৰাং, ওদালগুৰি আৰু বাক্সাৰ পৰা 2গৰাকীকৈ আৰু তামোলপুৰৰ 1গৰাকী পাৰিষদে আজি শপত ল'ব। ৰাজ্য চৰকাৰে বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ ক্ষমতা সন্দৰ্ভত 2021 চনত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰ কৰিছে। এই অধিসূচনা অনুসৰি বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত ক্ষমতা আংশিকভাৱে বি টি চি প্ৰশাসনৰ নিয়ন্ত্ৰণত আছিল। 2021 চনৰ 19 জানুৱাৰীৰ অধিসূচনা প্ৰত্যাহাৰ কৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে দিয়া শেহতীয়া নিৰ্দেশ অনুসৰি বি টি আৰৰ অধীনৰ জিলা কেইখনৰ আয়ুক্তসকলৰ উন্নয়নমূলক কাম কাজত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। বিভাগটোৱে জাৰি কৰা এই নতুন নিৰ্দেশ সকলো দিশ চালি জাৰি চাই জনস্বাৰ্থত লোৱা হৈছে বুলিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ নিৰ্দেশ অনুসৰি জিলা কেইখনৰ আয়ুক্তসকলক উন্নয়নমূলক কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত বি টি চি প্ৰশাসনৰ আওতাত ৰখা হৈছিল। তদুপৰি বি টি চিৰ প্ৰধান সচিবে এই আয়ুক্তসকলৰ উন্নয়নমূলক কাম কাজৰ বাৰ্ষিক প্ৰতিবেদন ৰাজ্যৰ কৰ্মচাৰী বিভাগক দাখিল কৰিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমুৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক পৰহিলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক যোৱা ছেপ্টেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহল। সেয়ে পৰহিলৈ এইসকল যুৱক যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি তেওঁ সদৰি কৰে।
অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলো বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলো যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলো, অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখ প্ৰতিসকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছো যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰো, মৰম যাচিব পাৰো আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰো।
ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীক চিকিৎসা প্ৰদান কৰা হৈছে। যোৱা 10 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ 39টা সমষ্টিভিত্তিক স্বাস্থ্যমেলাত 10,000ৰো অধিক 18 বছৰ তলৰ ল'ৰা ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হয়। এই স্বাস্থ্য শিবিৰসমূহত 50টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্যমেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি বিধানসভা ভিত্তিক মেগা স্বাস্থ্যমেলাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰসমূহত 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ'ব। ডিমা হাছাও জিলাৰ এন এল ডাউলাগুপু ক্ৰীড়া প্ৰকল্পত কাইলৈ এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে 18 বছৰ তলৰ ল'ৰা ছোৱালীক চিকিৎসা সেৱা আগবঢ়াব। অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক তথা সমালোচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জয়ন্তী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে শ্ৰদ্ধা নিবেদন কৰা হৈছে। প্ৰজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা সাহিত্যৰ মাৰ্গদৰ্শনকাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা জ্ঞাপন কৰিছে। 1964 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহতগুৰিত অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বেজবৰুৱাৰ জন্ম হৈছিল। মোৰ জীৱন সোঁৱৰণ, বুঢ়ী আইৰ সাধু, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আদি তেওঁৰ সাহিত্যিক জীৱনৰ উল্লেখনীয় কীৰ্তিস্তম্ভ। 1924 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। বাহী, জোনাকী আদি যুগান্তকাৰী আলোচনীসমূহৰ সম্পাদক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অমূল্য বৰঙণি যোগাইছে। এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে কাইলৈ দিনৰ 10:30 বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে 15-17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবলৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজে দাবী জনাই আহিছে। কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে পুনৰ এই দাবী জনায়। গুৱাহাটীৰ চেনিকুঠিৰ সূৰ্য সমলয় ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বিশিষ্ট নাট্যকৰ্মী ৰবিজিতা গগৈয়ে শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা প্ৰেক্ষাগৃহ আৰু কলাবিথিকা শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায়।
আৰু নতুন নতুন চিন্তাৰে নতুন নতুন ধৰণৰ কাম কৰি তেওঁলোকৰ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহুল বিকাশ সাধন কৰিব পাৰিছে। সেয়েহে এক অৰ্থত দেখা যায় আমাৰ অসম সাংস্কৃতিক ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ তুলনাত কম্পাৰেটিভলি 60 বছৰ পিছুৱাই আছে। সেয়েহে অসমত বন্ধ হৈ থকা একাডেমি দুখন পুনৰ সক্ৰিয় কৰি আয়ন ৰাজ্যৰ দৰে অসমৰ নৃত্য নাটক সংগীত চিত্ৰশিল্প ভাস্কৰ্য শিল্পৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰখনক উৎকৰ্ষ সাধন কৰিবলৈ অসম চৰকাৰক টানি অনুৰোধ জনোৱা হয়। তৃতীয়তে আমি সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা অসম চৰকাৰক এই সংবাদ মেল যোগে টানি অনুৰোধ জনাইছোঁ অসমৰ কৰ্মৰত নৃত্য নাটক সংগীত আবৃত্তি চিত্ৰ ভাস্কৰ্যৰ শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত থকা প্ৰেক্ষাগৃহ আৰু কলা বিথিকাৰ
আই চি চি মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই বাংলাদেশক 3 উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত শামীম আখতাৰ আৰু স্বৰ্ণা আখতাৰৰ অৰ্ধশতকৰ সহায়ত 6 উইকেটৰ বিনিময়ত 232 ৰাণ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 3টা বল বাকী থকা অৱস্থাত 7টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্লো ট্ৰায়ন আৰু মাৰিজান কেপে অৰ্ধশতক কৰে। ট্ৰায়নক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাত 3য় স্থানলৈ উন্নীত হোৱাৰ লগতে বাংলাদেশ 6ষ্ঠ স্থানত থাকে। প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক চিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ভালেসংখ্যক লোকে ডিব্ৰুগড়ৰ চৌকিডিঙিত জনজাতিকৰণ আৰু দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰাৰ দাবীত সমবেত হোৱা তথা জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ৰাজ্যৰ 15 গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আজি হ'বলগীয়া SIT-ৰ বৈঠকৰ বাতৰি আটাইবোৰ কাকততে প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে ছিংগাপুৰৰ 4গৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য লিপিবদ্ধ কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। এই বাতৰি অসমীয়া খবৰ কাকতেও প্ৰকাশ কৰিছে। কাকতখনে জুবিন গাৰ্গৰ ন্যায় বিচাৰী শিল্পীগৰাকীৰ পন্নী আৰু ভগ্নীয়ে 10 দিনৰ সময়সীমা বান্ধি দিয়াৰ আন এটা বাতৰি প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ পৰা জলবিদ্যুৎ সংবহনৰ বাবে 6,04,000 কোটি টকাৰ পুঁজি বিনিয়োগ সাপেক্ষে অভিলাষী সংবহন লাইন নিৰ্মাণৰ প্ৰস্তাৱত আনুষ্ঠানিকভাৱে অনুমোদন দিছে। বাতৰিটো দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত পৃথক গোচৰত আজি পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ ছিংগাপুৰলৈ অসম আৰক্ষীয়ে অনুমতি বিচৰাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ কোচ ৰাজবংশী সন্মিলনীয়ে সমালোচনা কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। প্ৰযুক্তিৰ লগত ফেৰ মাৰি অৰ্থনৈতিক বিকাশ অব্যাহত ৰখাৰ উদ্ভাৱনী পথৰ সন্ধান দিয়া 3খন দেশৰ 3গৰাকী অৰ্থনীতিবিদলৈ এইবেলি অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতেও প্ৰকাশ কৰিছে। গাজাত বন্দী হৈ থকা 20গৰাকী পণবন্দী আৰু ইজৰাইলৰ হাতত বন্দী হৈ থকা শ শ পেলেষ্টাইনীয়ে কালি গাজা ভূখণ্ডত মুক্তভাৱে বিচৰণ কৰা এটা আশাব্যঞ্জক বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁৰ পন্নীয়ে ডিজিটেল কেম্পেইন আৰম্ভ কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 5গৰাকী প্ৰৱাসী অসমীয়াৰ এই পৰ্যন্ত SIT-ক ভাষ্য প্ৰদান। BTC-ৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱনিৰ্বাচিত 12জন পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্য চৰকাৰৰ বিধানসভা সমষ্টিভিত্তিক মেগা স্বাস্থ্য শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তীত আজি সাহিত্যিকগৰাকীক সোঁৱৰণ। আৰু ICC মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কালি বিশাখাপট্টনমত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।